গুড মৰ্ণিং, এইটো আকাশবাণী কহিমা ফুজিৰ লগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। দেশ পৰা আজি 77th ৰিপাব্লিক ডে মানিবলৈ আছে। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু পৰা নিউ দিল্লীতে কৰ্তব্য পাঠ পৰা এইটো দিন মানি দিবলৈ দেশকে আগে বঢ়াই দিবলৈ আছে। ৰিপাব্লিক ডে পেৰেড ফুজিৰ 10 আদাতে চুৰু হৈ যাবলৈ আছে। ইউৰোপিয়ান কমিশ্যন লগা প্ৰেচিডেণ্ট উৰ্সুলা ভন ডাৰ লিয়েন আৰু ইউৰোপিয়ান কাউন্সিল লগা প্ৰেচিডেণ্ট এণ্টনিঅ' লিউ ছেণ্টোছ দা কষ্টা এইটো পেৰেডতে চীফ গেষ্ট থাকিবলৈ আছে। এতিয়া এইটো ৰিপাব্লিক ডে চেলিব্ৰেশ্যন লগা হাইলাইটছ আনি দি আছে।
Team this year is Swatantrata ka mantra Vande Mataram and Samriddhi ka mantra Atmanirbhar Bharat. The parade will start with Prime Minister Narendra Modi laying a wreath at the National War Memorial. President Draupadi Murmu will receive salute during a ceremonial march past which will include units from the armed forces, paramilitary forces, auxiliary civil forces, NCC and NSS. President of the European Council Antonio Costa and the President of European Commission Ursula von der Leyen will be the chief guests at the parade. 30 tableaus from various states, union territories and central government ministries and departments will be showcased during the parade. The event will conclude with a flypast by 29 aircrafts including Rafale, Sukhoi 30, C-295, MiG-29 and Apache among others. With Rishu Pallavi Parmar, Akashvani News, Delhi.
এইটো অৱসৰতে চীফ মিনিষ্টাৰ নিফিউৰিঅ'ৰ পৰা নাগালেণ্ড চিভিল ছেক্ৰেটৰিয়েট প্লাজা কহিমাতে ৰিপাব্লিক ডে লগা ফাংচনতে নেশ্যনেল ফ্লেগ খুলি দিব আৰু ৰাষ্ট্ৰীয় চালামী লৈ থাকিব। আৰু মিনিষ্টাৰ্ছ, এডভাইজাৰ্ছ আৰু ডেপুটি স্পীকাৰ খান পৰা চব ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছ ডে ফ্লেগ উঠাই দিব আৰু চালামী লৈ থাকিব। একে সময়তে আজি ফুজিৰতে ষ্টেট লগা চব গভৰ্ণমেণ্ট অফিচেছ, ইনষ্টিটিউচনছ, পাব্লিক আৰু প্ৰাইভেট বিল্ডিংছবিলাক দেৱী নেশ্যনেল ফ্লেগ উঠাই দিছিলে। আজি নিউ দিল্লীতে কৰ্তব্য পাঠতে 77th ৰিপাব্লিক ডে চেলিব্ৰেশ্যনতে নাগালেণ্ড পৰা হৰ্ণবিল ফেষ্টিভেল শ্ব'কেচ কৰি দিবলৈ আছে। কালচাৰ, টুৰিজম আৰু ছেল্ফ ৰিলায়েন্স চেলিব্ৰেট কৰি দিয়া হৰ্ণবিল ফেষ্টিভেল পৰা ষ্টেট লগা কালচাৰেল হেৰিটেজ, গ্ল'বেলি জানি লোৱা ফেষ্টিভেল আৰু আত্মনিৰ্ভৰ ভাৰত লগা নেশ্যনেল ভিজন লগতে টুৰিজম লগা উন্নতি আগে ৰাখি দিয়া ওপৰতে ধ্যান দিয়া দেখাই দিবলৈ আছে। এইটো চালতে ৰিপাব্লিক ডে পেৰেডতে ভাগ লৈ থকা 17 ষ্টেট আৰু ইউনিয়ন টেৰিটৰিজতে ষ্টেট বি চামিল আছে। পুৰাপুৰি 30 টেবলিউ ষ্টেট আৰু ইউনিয়ন টেৰিটৰিজ পৰা 17 আৰু বেলেগ বেলেগ মিনিষ্ট্ৰিজ, ডিপাৰ্টমেণ্টছ আৰু ছাৰ্ভিচেছ পৰা 13 77th ৰিপাব্লিক ডে পেৰেড সময়তে কৰ্তব্য পাঠতে আগে বঢ়ি থাকিব। Development of North Eastern Region and Communication Karni Union Minister Jyotir Aditya M. Sindhya Pra Joa Kali Guwahati te North Eastern Region Karni 82.5 crore taka rokom laga duita bamboo projects launch kari dise. Eitu obsorte kotha koi diate Sri Sindhya Pra koise Pradhan Mantri Sri Narendra Modi laga leadership nichete North Eastern Region laga journey frontier pra India laga front runner te bodli hoi jaise. 4,400 youth khan ke ট্ৰেইন কৰি দিবলৈ কাৰণে এটা ট্ৰেডিচনেল বেম্বু আৰ্টিছান ক্লাষ্টাৰ বনাই দিয়া হ'ব আৰু দুয়োটা ইউনিটছ আছাম লগা কাৰ্বি আংলং আৰু নাগালেণ্ডে মকক চুংতে থাকিব, যোনটো পৰা ইঞ্জিনিয়াৰ্ড বেম্বু প্ৰডাক্টছ আগবঢ়াই দিব। নৰ্থ ইষ্ট কেন এণ্ড বেম্বু ডেভেলপমেণ্ট কাউন্সিল পৰা 3 MOU চহী কৰি দিছে, যোনটো মাৰ্কেট এছেছ আৰু এমেজন, ফ্লিপকাৰ্ট আৰু অল টাইম প্লাষ্টিক লগতে কমাৰ্চ পাৰ্টনাৰশ্বিপ কাৰণে থাকি আছে। Republic Day 2026 laga obsorte Nagaland pra police personnels khan ke President's Medal for Distinguished Service PSM aru Police Medal for Meritorious Service MSM logote sammanit kori dise. Distinguished Service karide President's Police Medal Commandant Ben Longcomer ke award kori dise. Police Medal for Meritorious Service Assistant Commandant Lanu Chuba Longchar, Inspector Mepu Konyak aru Havildar I Akato Sumi ke dise. সব নাগালেণ্ডে কাম কৰি আছে। ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন পৰা স্মাইল স্মাৰ্ট এটেণ্ডেন্স মেনেজমেণ্ট এণ্ড ইনফৰ্মেটিভ লিভছ এপ লগা আপগ্ৰেডেড ভাৰ্জন চুৰু কৰি দিয়া জনাই দিছে, যোনটো এতিয়া গুগল প্লে ষ্ট'ৰ আৰু এপল এপ ষ্ট'ৰতে উপলব্ধ আছে। এমপ্লয়িজ খানকে লগে লগে এইটো এপ আপডেট কৰি দিবলৈ হুকুম দিছে। নেক্টৰ প্ৰজেক্ট নিচিতে লাগু কৰি দিয়া এইটো স্মাইল এপ লগা এইটো দুচৰা চাল হৈ যাইছে। এইটো ডিপাৰ্টমেণ্ট পৰা কৈ দিছে কি চুৰুতে ভাৰী ট্ৰাফিক পৰা আনি দিয়া মছলাবিলাকে বেছি হাত্তাক হাল কৰি দিছে। এইটো এপ চলাই কিনে ৰেগুলাৰ এটেণ্ডেন্স মনিটৰ কৰি দিয়া এইটো মহিনা লগা 27 পৰা চুৰু হৈ যাবলৈ আছে। চব এমপ্লয়িজ খান পৰা মোবাইল য়া টেবলেট চলাই দি কিনে এটেণ্ডেন্স মাৰ্ক কৰি দিবলৈ লাগিব। এইটো নামানি দিলে মানে তনখা ৰখাই দিয়াকে লৈ প্ৰমোশন আৰু ছাৰ্ভিছ বেনিফিট আছাৰ কৰি দিয়া বিয়া আপাৰ এণ্ট্ৰিজ নিচিনা ডিচিপ্লিনেৰী একচন আনি দিবলৈ পাৰে। এইটো এপ পৰা 30 দিন তাক কাৰণে অফলাইন এটেণ্ডেঞ্চ কেবি ছাপৰ্ট কৰি দিয়ে। একবাৰ কানেক্টিভিটি জুৰি যায়লে মানে ইনষ্টিটিউচনছবিলাক লগা হেডছ খানকে এইটোকে ষ্টাফ খান পৰা মানি দিয়া কাৰা পৰা চাই দিবলৈ হুকুম দিছে। এইটোৰ লগতে আজি ফুজিৰ লগা খবৰ দিয়া শেষ কৰি আছে। শুনি থাকিবি চাম লগা নাগামিজ খবৰ আনি দিব 7:10 বজাত। আপুনি খান চব লগা দিন ভাল হ'ব বুলি আশা কৰি আছে।